এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। 56.41% ভোটদানেৰে কালি পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ সম্পন্ন। অহা 7 মে'ত দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে বিভিন্ন জিলাত প্ৰস্তুতি অব্যাহত। মুম্বাইত অনুষ্ঠিত বিশ্ব দৃশ্যশ্ৰাব্য আৰু মনোৰঞ্জন সন্মিলন ৱেভছত কালি অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ কলা সংস্কৃতিৰ প্ৰদৰ্শন। জাপান চৰকাৰৰ সংসদ ভৱনৰ অধ্যক্ষ তথা লিবাৰেল ডেমক্ৰেটিক পাৰ্টিৰ সাংসদ ফুকুচিৰু নুৰাগা আৰু 5গৰাকী সাংসদৰ আজি অসম ভ্ৰমণ। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত কালি ছানৰাইজাৰ্ছ হায়দৰাবাদ 38 ৰাণত গুজৰাট টাইটানছৰ হাতত পৰাস্ত। নমস্কাৰ, বাতৰিৰ সৈতে মই নিৰুপমা বৰঠাকুৰ। এতিয়া শুনক বিতং বাতৰি। পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত কালি উজনি অসম, উত্তৰ অসম আৰু বৰাক উপত্যকাৰ মুঠ 14খন জিলাত ভোটগ্ৰহণ সম্পন্ন হয়। ৰাজ্যিক নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি কালি নিৰ্বাচনত 56.41% ভোটদান সম্পন্ন হৈছে। তিনিচুকীয়া জিলাত 48.14%, ডিব্ৰুগড়ত 45%, চৰাইদেউত 50.94%, শিৱসাগৰত 57.72%, মাজুলীত 61.67%, যোৰহাটত 57%, গোলাঘাটত 52.51%, ধেমাজিত 62.1%, লখিমপুৰত 66.5%, শোণিতপুৰত 52.5% আৰু বিশ্বনাথত 56.89% ভোটদান সম্পন্ন হৈছে। আনহাতে বৰাক উপত্যকাৰ কাছাৰ জিলাত 58.55%, হাইলাকান্দিত 60.1% আৰু শ্ৰীভূমি জিলাত 60.15% ভোটদান সম্পন্ন হৈছে। সামগ্ৰিকভাৱে ভোটদান প্ৰক্ৰিয়া শান্তিপূৰ্ণভাৱে সম্পন্ন হৈছে যদিও কোনো কোনো অঞ্চলত অৱশ্যে 2টা বিক্ষিপ্ত হিংসাৰ ঘটনা সংঘটিত হোৱাৰ বাতৰি পোৱা গৈছে। কাছাৰ জিলাৰ কাটিগড়াত ফুলবাৰী তাৰিণীপুৰ গাঁও পঞ্চায়তৰ 2 নম্বৰ ভোটগ্ৰহণ কেন্দ্ৰত দুষ্কৃতিকাৰীয়ে বুথ দখলৰ চেষ্টা চলায়। বুথ দখলৰ চেষ্টা চলোৱা লোকসকলক একাংশ লোকে বাধা দিবলৈ চেষ্টা কৰোতে মাৰপিটৰ ঘটনা সংঘটিত হয়। অৱশ্যে এই ঘটনাৰ খবৰ পাই কাটিগড়া আৰক্ষী থানাৰ দল এটা উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। ডিমৌ বিধানসভা সমষ্টিৰ অন্তৰ্গত আঠাবাৰী গাঁও পঞ্চায়তৰ ৰাজমাই বাগান প্ৰাথমিক বিদ্যালয়তো বহুসংখ্যক ভোটদাতা ভোটদানৰ পৰা বিৰত থাকিবলগীয়া হয়। ইয়াৰ ফলত কেন্দ্ৰটোত হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি হয়। ঢকুৱাখনা বিধানসভা সমষ্টিৰ একাংশ ভোটকেন্দ্ৰত ৰিগিঙৰ অভিযোগ উত্থাপিত হৈছে। ইপিনে ভোটাৰ তালিকাত থকা ব্যাপক বিসংগতিৰ ফলত গোলাঘাট জিলাৰ খুমটাই বিধানসভা সমষ্টিৰ 40 নম্বৰ খেনচোৱা পঞ্চায়তৰ 2টা ৱাৰ্ডৰ 100 ভোটদাতা ভোটদানৰ পৰা বঞ্চিত হবলগীয়া হয়। নিৰ্বাচনৰ কামত গাফিলতি কৰাৰ অভিযোগত হাইলাকান্দিৰ ভোটগ্ৰহণ কেন্দ্ৰৰ 4গৰাকী বিষয়াক নিলম্বন কৰা হৈছে। আৰক্ষীৰ শীৰ্ষ বিষয়াক এই নিলম্বিত বিষয়া কেইজনৰ জেৰা অব্যাহত ৰাখিছে। ডিব্ৰুগড় জিলাৰ চাবুৱা লাহোৱাল বিধানসভা সমষ্টিৰ অন্তৰ্গত জেৰাই দীঘলিবাৰী গাঁও পঞ্চায়তো 400+ লোক ভোটদানৰ পৰা বঞ্চিত হোৱাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ৰাজ্যিক নিৰ্বাচন আয়োগে দিয়া তথ্য অনুসৰি এই 14খন জিলাত পঞ্চায়ত নিৰ্বাচনৰ ভোটদাতাৰ সংখ্যা 89,60,577। এই জিলাকেইখনত 216টা জিলা পৰিষদ, 1,139টা আঞ্চলিক পঞ্চায়ত আৰু 11,390টা গাঁও পঞ্চায়তৰ ৱাৰ্ড আছে। অহা 7 মে'ত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। 2টা পৰ্যায়ৰ ভোটগণনা অহা 11 মে'ত সম্পন্ন হ'ব। ৰাজ্যিক নিৰ্বাচন আয়োগে মাজুলীৰ আহতগুৰি পঞ্চায়তৰ 3 নম্বৰ কাছি কটা ৱাৰ্ডৰ আদৰ্শ মধ্য ইংৰাজী বিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্ৰত পুনৰ ভোটগ্ৰহণৰ নিৰ্দেশ দিছে। সেই অনুসৰি এই কেন্দ্ৰটোত কাইলৈ পুৱা 7:30 বজাৰ পৰা বিয়লি 4:30 বজালৈ পুনৰ ভোটগ্ৰহণ কৰা হ'ব। উল্লেখযোগ্য যে কালি হৈ যোৱা ভোটগ্ৰহণত এই কেন্দ্ৰটোক বাদ দি মাজুলী জিলাত 80.02% ভোটদান হোৱাৰ বাতৰি পোৱা গৈছে। অহা 7 মে'ত হ'বলগীয়া দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে বিভিন্ন জিলাৰ প্ৰশাসনে পূৰ্ণগতিৰে প্ৰস্তুতি চলাই আছে। ৰাজনৈতিক দলসমূহেও নিজ নিজ প্ৰাৰ্থীৰ হৈ জনসাধাৰণৰ মন আকৰ্ষণ কৰাৰ আপ্ৰাণ চেষ্টা অব্যাহত ৰাখিছে। দ্বিতীয় পৰ্যায়ত 7 মে'ত নিৰ্বাচন হ'বলগীয়া জিলাকেইখন হৈছে কামৰূপ, কামৰূপ মহানগৰ, ধুবুৰী, দক্ষিণ শালমাৰা, গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, বজালী, নলবাৰী, হোজাই, মৰিগাঁও, নগাঁও আৰু দৰং জিলা। গোৱালপাৰা জিলাত বিভিন্ন ৰাজনৈতিক দল আৰু প্ৰাৰ্থীয়ে নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে। এই সম্পৰ্কে এয়া আমাক জনাইছে আকাশবাণীৰ গোৱালপাৰা সংবাদদাতা ৰচিদুল হুছেইনে।
অহা 7 মে' তাৰিখে বাকী থকা 13খন জিলাত দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। ইয়াৰ ভিতৰত গোৱালপাৰা জিলাও অন্যতম। সেই গোৱালপাৰা জিলাৰ প্ৰশাসনে ইতিমধ্যে নিৰ্বাচনৰ বাবে যাৱতীয় কাম কাজ সম্পূৰ্ণ কৰিছে। পুলিং প্ৰিজাইডিং আদি কৰি সকলো বিষয়ববীয়াক ইতিমধ্যে প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। একেদৰে নিৰাপত্তাৰ ক্ষেত্ৰতো অধিক গুৰুত্ব আৰোপ কৰা হৈছে। জিলাখনৰ স্পৰ্শকাতৰ এলেকাসমূহত আৰক্ষীয়ে তীক্ষ্ণ নজৰ ৰখা দেখিবলৈ পোৱা গৈছে। ইফালে নিৰ্বাচনী প্ৰচাৰৰ মাজত মাথো 2টা দিন বাকী থকা অৱস্থাত বিভিন্ন ৰাজনৈতিক দলে নিজৰ নিজৰ প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। প্ৰতিগৰাকী প্ৰাৰ্থীয়ে ভোটাৰৰ ঘৰে ঘৰে গৈ তেওঁলোকে ভোট বিচাৰিছে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ তথা জলসিঞ্চন মন্ত্ৰী অশোক সিংঘলে আজি গোৱালপাৰাত উপস্থিত হৈ অগপ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী হৈ প্ৰচাৰ চলাব। একেদৰে কংগ্ৰেছৰ নেত্ৰী মীৰা বৰঠাকুৰ উপস্থিত হৈ দলীয় প্ৰাৰ্থী হৈ প্ৰচাৰ চলাব। সেইদৰে ৰাইজৰ দলৰ সভাপতি অখিল গগৈও উপস্থিত হৈ আজি কেইবাখনো সভা সমিতি কৰি প্ৰচাৰ চলাব বুলি দলীয় সূত্ৰে প্ৰকাশ কৰিছে।
ভোটগ্ৰহণ প্ৰক্ৰিয়া সুচাৰুৰূপে পৰিচালনা কৰিবলৈ দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ জিলা প্ৰশাসনে কালি প্ৰিজাইডিং আৰু পলিং বিষয়াসকলক তৃতীয় পৰ্যায়ৰ প্ৰশিক্ষণ প্ৰদান কৰে। জিলাখনৰ হাতচিঙেমাৰী মহাবিদ্যালয়ত 112 প্ৰিজাইডিং আৰু পলিং গোটক অন্তিম পৰ্যায়ৰ প্ৰশিক্ষণ প্ৰদান কৰা হয়। আজি বিয়লিৰ ভিতৰত জিলাখনৰ মুঠ 406 ভোটগ্ৰহণ কেন্দ্ৰৰ বাবে 448 প্ৰিজাইডিং আৰু পলিং বিষয়াৰ গোটক তৃতীয় তথা অন্তিম পৰ্যায়ৰ প্ৰশিক্ষণ প্ৰদান কৰা হ'ব। বৰপেটা জিলা প্ৰশাসনেও দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ সুচাৰুৰূপে সম্পন্ন কৰিবলৈ যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। জিলাখনত কালি ভোটগ্ৰহণকাৰী বিষয়াসকলৰ অন্তিম পৰ্যায়ৰ প্ৰশিক্ষণ অনুষ্ঠিত হৈ যায়। এতিয়া শুনক ৱেব সন্মিলনৰ বাতৰি। মুম্বাইত অনুষ্ঠিত বিশ্ব দৃশ্যশ্ৰাব্য আৰু মনোৰঞ্জন সন্মিলন ৱেভছ 2025ত কালি অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ কলা সংস্কৃতি প্ৰদৰ্শন কৰা হয়। কালিৰ এই সন্মিলনত মিচিং জনগোষ্ঠীৰ নৃত্যশিল্পীৰ দ্বাৰা পৰিৱেশিত পৰম্পৰাগত গুমৰাগ নৃত্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। অসমৰ পৰা মুম্বাইলৈ যোৱা শিল্পীসকলে গুমৰাগ নৃত্য পৰিৱেশন কৰাৰ উপৰি ত্ৰিপুৰাৰ ৰিয়াং জনগোষ্ঠীৰ নৃত্যশিল্পীসকলে হোজাগিৰি লোকনৃত্যও পৰিৱেশন কৰে। কালি ৱেভছৰ মঞ্চত ৰিয়েলিটি শ্ব শাখাত ফানকাৰ্ছ বেণ্ডক পুৰস্কাৰ প্ৰদান কৰা হয়। এই বেণ্ডত অসমৰ দুগৰাকী যুৱক নয়নজ্যোতি খাটনিয়াৰ আৰু সঞ্জয় বসুমতাৰীও আছে। উল্লেখযোগ্য যে কালি অনুষ্ঠিত ৱেভছৰ মঞ্চত অভিনেতা আমিৰ খান, মিথুন চক্ৰৱৰ্তী, পৰিচালক প্ৰসূন যোশী, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাবিছকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ৱেভছ সন্মিলনত লাভ কৰা অভূতপূৰ্ব সঁহাৰিৰ প্ৰতি লক্ষ্য ৰাখি এই সন্মিলন পূৰ্বৰ দুবছৰৰ পৰিৱৰ্তে প্ৰতিবছৰে অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে বুলি কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে প্ৰকাশ কৰিছে। জাপান চৰকাৰৰ সংসদ ভৱনৰ অধ্যক্ষ তথা লিবাৰেল ডেমক্ৰেটিক পাৰ্টিৰ সাংসদ ফুকুচিৰু নুৰাগা আৰু 5 সাংসদৰ সৈতে 3-দিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ আহিব। আজি সন্ধিয়া জাপানৰ দলটোৱে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰিব। কাইলৈ পুৱাই প্ৰতিনিধি দলটো উত্তৰ গুৱাহাটীত অৱস্থিত ভাৰতীয় প্ৰযুক্তিবিদ্যাৰ প্ৰতিষ্ঠানত উপস্থিত হ'ব। এই সম্পৰ্কে আমাৰ আকাশবাণীৰ সংবাদদাতা কৌশিক দাসে এইদৰে কয়।
অসমলৈ আহিব আজি জাপানৰ সংসদ ভৱনৰ অধ্যক্ষ তথা লিবাৰেল ডেমক্ৰেটিক পাৰ্টিৰ সাংসদ ফুকুচিৰু নুগাকা আৰু জাপানৰ 5 সাংসদ। আজি সন্ধিয়া জাপানৰ দলটোৱে অসমলৈ আহি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্বক সাক্ষাৎ কৰাৰ পাছতে কাইলৈ পুৱাই প্ৰতিনিধি দলটো কামৰূপৰ উত্তৰ গুৱাহাটীস্থিত IIT গুৱাহাটীলৈ আহিব। IIT গুৱাহাটীত উপস্থিত হৈ জাপানৰ অধ্যক্ষৰ লগতে সাংসদ 5 IIT কিছু পৰ্যালোচনা কৰিব আৰু তাৰ পাছতে IIT গুৱাহাটীৰ কেইবাটাও গৱেষণা পৰিদৰ্শন কৰিব। বিশেষকৈ নেনো টেকনলজি চেণ্টাৰ আৰু বায়নেষ্টৰ গৱেষণাগাৰ জাপানৰ দলটোৱে পৰিদৰ্শন কৰিব আৰু তাৰ পাছতে IIT পৰা পুনৰ জাপানৰ দলটো গুৱাহাটীলৈ যাব আৰু তাতে নিশা কটাই অহা 5 জাপানৰ দলটোৱে পুনৰ দেশলৈ উভতি যাব।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল কৰ্তৃপক্ষৰ উদ্যোগত আৰু আজিম প্ৰেমজী বিশ্ববিদ্যালয়, বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠন আৰণ্য, কৰ্বেট ফাউণ্ডেশ্যন, নেশ্যনেল বুক ট্ৰাষ্ট অব ইণ্ডিয়া, বিশ্ব প্ৰকৃতি নিধি চমুকৈ WWFৰ সহযোগত কাজিৰঙা কহৰাত অৱস্থিত পৰমানন্দ লাহন প্ৰেক্ষাগৃহত 3-দিনীয়া কাৰ্যসূচীৰে কালি প্ৰকৃতি সম্পৰ্কে লিখা এখন কৰ্মশালা আৰম্ভ হয়। 4 অনুষ্ঠিত হ'বলগীয়া এই কৰ্মশালা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ক্ষেত্ৰ সঞ্চালক সোণালী ঘোষে আনুষ্ঠানিকভাৱে আৰম্ভ কৰে। বনকৰ্মী গীতাঞ্জলি কলিতাই আগধৰা কৰ্মশালাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া বোকাখাট, দেৰগাঁও, তেজপুৰ, বিশ্বনাথ, কলিয়াবৰকে ধৰি বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়ৰ প্ৰায় 50% ছাত্ৰ ছাত্ৰীক প্ৰকৃতি সম্পৰ্কে লিখাৰ পদ্ধতি, চিত্ৰ প্ৰস্তুত আদি সম্পৰ্কে তথ্য আৰু লেখচিত্ৰৰ দ্বাৰা বিভিন্ন উপস্থাপনৰ প্ৰশিক্ষণ আগবঢ়োৱা হয়। মুম্বাইত অনুষ্ঠিত বিশ্ব দৃশ্যশ্ৰাব্য আৰু মনোৰঞ্জন সন্মিলন ৱেভছৰ ভিত্তিত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে কাইলৈ সন্ধিয়া 7:45 এটা বিশেষ সংবাদ চলন্তিকা প্ৰচাৰ কৰিব। এই সন্মিলনত অংশগ্ৰহণ কৰা অসমৰ কেইবাগৰাকীও প্ৰতিনিধিয়ে তেওঁলোকৰ মন্তব্য আগবঢ়াব। এই অনুষ্ঠানৰ পৰিকল্পনা আৰু উপস্থাপন আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ। অসমত আবৃত্তি ধাৰা শীৰ্ষক শৃংখলাৰ দ্বিতীয়টো দৃষ্টিপাত আজি নিশা 8:02 প্ৰচাৰ কৰা হ'ব। এই অনুষ্ঠানত ভাগ ল'ব বিশিষ্ট গীতিকাৰ শিক্ষাবিদ ডঃ অমৰজ্যোতি চৌধুৰী, ভট্টদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ডঃ বিনীতা বৰা দেৱ চৌধুৰী আৰু বিশিষ্ট আবৃত্তিকাৰ জুলিয়ানা বেগমে। এই অনুষ্ঠানটোৰ পৰিকল্পনা আৰু উপস্থাপন আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ।
আকৌ ঢেৰেকনি মাৰিছে, বৰদৈ চিলা আহিব যেন পাওঁ, মোৰ ভয় লাগিছে।
আইটো, এই বহাগ মাহততো বৰদৈ চিলা মাকৰ ঘৰলৈ আহিবই।
ভয় কৰিবলগীয়া একো নাই, আমি কেৱল কেইটামান কথা মানি চলিলেই হ'ল।
এই বজ্ৰপাত তথা ধুমুহাৰ সময়ত আমি পৰাপক্ষত ঘৰৰ ভিতৰতে থাকিব লাগে আৰু বাহিৰত থকা অৱস্থাত নিৰাপদ ঠাইত আশ্ৰয় ল'ব লাগে। টিভি, কম্পিউটাৰ, ফ্ৰিজ বা যিকোনো ধৰণৰ বৈদ্যুতিক সঁজুলি ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকিব লাগে। চালিঘৰ বা অকলশৰীয়া গছ আদিৰ তলত কেতিয়াও থাকিব নালাগে। আকৌ চলন্ত গাড়ীত থাকিলে এই বৈদ্যুতিক তাঁৰ গছ আদিৰ পৰা আঁতৰত নিৰাপদ ঠাইত গাড়ী ৰখাই আশ্ৰয় ল'ব লাগে আৰু এই সময়ত মাছ মাৰিবলৈ তথা নাও ফেৰীত উঠিবলৈও যাব নালাগে।
বুজিছো ককা, সাৱধান হৈ থাকিলে সুৰক্ষিত হৈ থাকিব পাৰিম।
জৰুৰীকালীন সহায়ৰ বাবে ৰাজ্যিক নিয়ন্ত্ৰণ কক্ষৰ সৈতে 1070 1079 আৰু 112 নম্বৰত তথা জিলা নিয়ন্ত্ৰণ কক্ষৰ সৈতে 1077 নম্বৰত যোগাযোগ কৰক। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ কালি নিশা আহমেদাবাদত অনুষ্ঠিত এখন খেলত গুজৰাট টাইটানছে ছানৰাইজাৰ্ছ হায়দৰাবাদক 38 পৰাস্ত কৰে। খেলখনত গুজৰাট টাইটানছে নিৰ্ধাৰিত 20 অভাৰত 6 উইকেটৰ বিনিময়ত 224 ৰাণ কৰে। দলৰ হৈ অধিনায়ক শুভমন গিলে 38 বলত 76 আৰু জছ বাটলাৰে 37 বলত 64 ৰাণ কৰে। প্ৰত্যুত্তৰ ছানৰাইজাৰ্ছ হায়দৰাবাদে নিৰ্ধাৰিত অভাৰত 6টা উইকেট হেৰুৱাই 186 ৰাণহে কৰিবলৈ সমৰ্থ হয়। প্ৰতিযোগিতাত আজি বেংগালুৰু এম চিন্নস্বামী ষ্টেডিয়ামত চেন্নাই ছুপাৰ কিংছ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ মুখামুখি হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। এতিয়া আহক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ মুখ্য বাতৰিত চকু ফুৰাওঁ মনজিত গগৈৰ সৈতে।
ৰাজ্যত কালি পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ সম্পন্ন হয়। 14খন জিলাত 77% লোকে ভোটাধিকাৰ সাব্যস্ত কৰে যদিও শ্ৰীভূমি মাজুলীকে ধৰি ঠায়ে ঠায়ে কেইবাটাও বিক্ষিপ্ত ঘটনা সংঘটিত হয়। এই বাতৰিটোক আমাৰ অসম, দৈনিক অগ্ৰদূত, দৈনিক অসম, দৈনিক জনমভূমিৰ লগতে প্ৰায়কেইখন কাকতেই প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি হিচাপে পৰিৱেশন কৰিছে। ইফালে নলবাৰীত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ যোৰহাটৰ সাংসদ গৌৰৱ গগৈ ব্যাপক প্ৰতিবাদৰ সন্মুখীন হোৱা বাতৰিটোক অসমীয়া প্ৰতিদিন কাকতৰ লগতে প্ৰায়কেইখন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ভাৰত আৰু পাকিস্তানৰ মাজত সাম্ভাব্য যুদ্ধক লৈ উত্তেজনা অব্যাহত থকাৰ মাজতে বাংলাদেশে যুদ্ধ হলে পাকিস্তানৰ পক্ষত থকাৰ কথা ঘোষণা কৰিছে। এই বাতৰিটোক অসমীয়া খবৰ, আমাৰ অসম কাকতে গুৰুত্ব সহকাৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ইফালে ভাৰতীয় সেনাবাহিনীয়ে বাংলাদেশ সীমান্তৰ স্পৰ্শকাতৰ এলেকাসমূহত নিয়মীয়া তালাচী বৃদ্ধি কৰাৰ এটা বাতৰি দ্য আছাম ট্ৰিবিউন কাকতে প্ৰকাশ কৰিছে। মানাহ ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰীয়ে 3টা হাতী হত্যা কৰাৰ এটা বাতৰি দ্য টাইমছ অফ ইণ্ডিয়া আৰু দ্য চেণ্টিনেল কাকতত প্ৰকাশ কৰা হৈছে। ইফালে পঞ্চায়ত নিৰ্বাচনৰ বাবে ধাৰাবাহিক প্ৰচাৰ অভিযান অব্যাহত ৰখা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পাকিস্তানক সমৰ্থন কৰাসকলক কোনোপধ্যে ৰেহাই দিয়া নহ'ব বুলি সকিয়নি প্ৰদান কৰা বাতৰিটোৱেও প্ৰায়কেইখন কাকততেই ভিন ভিন শিৰোনামেৰে মুখ্য পৃষ্ঠাত স্থান লাভ কৰিছে।
স্থানীয় বতৰ আগলি বতৰ অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে পাতলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 31 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা 22 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অৰুণাচল প্ৰদেশ, অসম, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা আৰু মেঘালয়ৰ ঠাই বিশেষে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে। ইপিনে অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত অহা 4-5 দিনলৈ বৰষুণ অহাৰ সম্ভাৱনা আছে। কোনো কোনো অঞ্চলত ধুমুহা আৰু বিজুলী ঢেৰেকনিৰে মুষলধাৰ বৰষুণ হ'ব পাৰে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে। ৫৬.৪১% ভোটদানেৰে কালি পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ সম্পন্ন। অহা 7 মে'ত দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে বিভিন্ন জিলাৰ প্ৰস্তুতি অব্যাহত। মুম্বাইত অনুষ্ঠিত বিশ্ব দৃশ্যশ্ৰাব্য আৰু মনোৰঞ্জন সন্মিলন ৱেবছত কালি অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ কলা সংস্কৃতিৰ প্ৰদৰ্শন। জাপান চৰকাৰৰ সংসদ ভৱনৰ অধ্যক্ষ তথা লিবাৰেল ডেমক্ৰেটিক পাৰ্টিৰ সাংসদ ফুকুচিৰু নুৰাগা আৰু 5গৰাকী সাংসদৰ আজি অসম ভ্ৰমণ। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত কালি ছানৰাইজাৰ্ছ হায়দৰাবাদ 38 ৰাণত গুজৰাট টাইটেন্ছৰ হাতত পৰাস্ত। পুৱাৰ আঞ্চলিক বাতৰি ইমানেই। খন্তেক পাছতেই জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।